এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। দেশৰ 55গৰাকী উপৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হয়। বিয়লি 5 বজাত ভোটগ্ৰহণ সম্পন্ন হয়। বৰ্তমান সংসদ ভৱনত এই নিৰ্বাচনৰ ভোটগণনা চলি আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণন আৰু INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। মটক স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণক মটক জনগোষ্ঠীৰ 40গৰাকী মহিলা কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ ৰঞ্জিত কুমাৰ সাউদে কৃষি প্ৰযুক্তিৰ তথ্য আহৰণ কৰি অধিক উন্নয়নৰ বাবে এনেধৰণৰ প্ৰশিক্ষণে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ বাবে কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ অধিক হোৱাটো প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে। যোৰহাট জিলাৰ তিতাবৰৰ চিনামৰাত CISF উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্য বৰ্ধন সন্দৰ্ভত এটা কাৰ্যসূচী আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত CISF কমেও 70গৰাকী জোৱানে মত বিনিময় কালত চাইবাৰ সুৰক্ষা সম্পৰ্কে অৱগত কৰে। তেওঁলোকে জনসাধাৰণক চাইবাৰ অপৰাধীৰ কবলত নপৰাকৈ কিদৰে নিজৰ কামসমূহ কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়ে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। মাদক দ্ৰব্যৰ আসক্তসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সুনিশ্চিত কৰাৰ লগতে মাদক দ্ৰব্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে শিলচৰৰ গান্ধী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ৰুট টু কানেক্ট আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত 2024-25 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক কাৰ্য পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় মাদক চাহিদা হ্ৰাস কাৰ্য পৰিকল্পনাৰ অংশ হিচাপে এই সভাৰ আয়োজন কৰা হয়। সভাখনত এখন সংবাদমেল সম্বোধন কৰি অতিৰিক্ত জিলা আয়ুক্তই শাৰীৰিক আৰু মানসিক দিশত মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰে। মাদক দ্ৰব্যৰ আসক্তি প্ৰতিৰোধ আৰু সজাগতাৰ ক্ষেত্ৰত কাছাৰ জিলাৰ সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে সভাখনত বিতংভাৱে আলোচনা কৰা হয়। কাছাৰ আৰক্ষীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই জিলাখনত 2জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে শিলচৰৰ লিংক ৰোডৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুবীৰ চৌধুৰী নামৰ চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। এই লোক দুজনে দীৰ্ঘদিন ধৰি চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল। যোৱা মাহত আৰক্ষীয়ে 6জন এনে ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰকাশ কৰে। লোক দুজনৰ পৰা ভালেসংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰা হৈছে। ধেমাজি আৰক্ষীয়ে আজি অভিযান চলাই জিলাখনৰ লেলুৱনি ৰঙাজানৰ পৰা 2জন পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে 1জন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 10 কিলোগ্ৰাম ভাং জব্দ কৰে। ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সাংসদ খেল মহোৎসৱ 2025ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অহা 21 ছেপ্টেম্বৰৰ পৰা 25 ডিচেম্বৰলৈকে সমগ্ৰ দেশতে এই মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ সভাত জিলা ক্ৰীড়া বিষয়া চেমি শইকীয়াই এই সন্দৰ্ভত সকলোকে অৱগত কৰে। দেশৰ গাঁৱে ভূঞে তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰি বিকশিত কৰা পৰম্পৰাগত আৰু থলুৱা খেলসমূহৰ প্ৰচাৰ কৰাৰ লগতে অঞ্চলভিত্তিক চিনাক্ত কৰি খেলসমূহ সংৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে।
Thank you.